আজি মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন। দেশৰ চৌদিশে সন্ত্ৰাস, ধৰ্ষণ, লুণ্ঠন, অপহৰণ ভুলুণ্ঠিত হৈছে মানৱতা। আজি নিজ দেশৰ ভূমিতে প্ৰতিটো মুহূৰ্ততে বিপৰ্যয় ঘটিছে খিলঞ্জীয়া আশা আকাংক্ষা। ধূলিঠাস হৈছে জন্মস্বত্ৰ মানৱ অধিকাৰ। মানৱ সমাজৰ এনে জটিল সন্ধিক্ষণত আমাৰ স্থিতি বাৰু কেনে হোৱা উচিত? আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন।
মানব জীবন বিপন্ন, মানব জীবন বিপন্ন।